আজি মই তোমালোকৰ লগত বিশেষভাৱে কথা পাতিব বিচাৰোঁ নিজৰ সিদ্ধান্ত লোৱাৰ বিষয়ে আৰু অনুমতি নিদিয়াৰ বিষয়ে, অন্য মানুহে তোমাৰ সিদ্ধান্ত লোৱাৰ বিষয়ে, আৰু তুমি নিজৰ কিমানটা সিদ্ধান্ত নিজে লোৱা। মই বিশ্বাস কৰোঁ যে যদি আমি নিশিকোঁ যে আমি পৰমেশ্বৰৰ পৰা শুনিব পাৰোঁ আৰু নিজৰ সিদ্ধান্ত নিজে নলওঁ, তেনেহ'লে আমি নিজৰ ভাগ্য সলনি কৰি দিম, আৰু সেয়াও বেয়া ধৰণেৰে। মোৰ মতে আমি সঁচাকৈ সেই যোজনাত বাধা দিব পাৰোঁ যি পৰমেশ্বৰে আমাৰ বাবে ৰাখিছে। আৰু যদি আমি মানুহক সন্তুষ্ট কৰোঁতা হৈ পৰোঁ আৰু পৰমেশ্বৰক সন্তুষ্ট কৰোঁতা নহওঁ, এনেকুৱা নহয় যে আমি মানুহক সন্তুষ্ট কৰিবলৈ নিবিচাৰোঁ। বাইবেলত এটা বচন আছে যে যিটো অনুসৰি ক'ব লাগে যে আমি অন্য মানুহক সন্তুষ্ট কৰাৰ বাবে যাব লাগে, কিন্তু ইয়াৰ অৰ্থ নহয় যে আমি আন মানুহক ইমানেই সন্তুষ্ট কৰোঁ যে পৰমেশ্বৰক পাহৰি যাওঁ আৰু ইয়াক কৰা আৰম্ভ কৰি দিওঁ যে যিবোৰ অন্য মানুহে আমি কৰাটো বিচাৰে নাইবা আমাৰ পৰা দাবী কৰে যে আমাৰ পৰা আশা কৰে। মানুহৰ আশাই বহু সময়ত আমাৰ ওপৰত বৰকৈ প্ৰভাৱ পেলায়, বিশেষকৈ যদিহে তুমি কোনো ভিন ভিন স্তৰৰ লগত সম্পৰ্কিত বহুত মানুহৰ লগত। আচলতে মই মোৰ মা আৰু মাহীৰ চোৱা চিতা কৰোঁ, তেওঁলোক দুয়ো বয়সীয়া আৰু বেমাৰী। মই নিজৰ ঘৰত চোৱা চিতা নকৰোঁ, কিন্তু তাৰ ব্যৱস্থা কৰি থোৱা আছে, আৰু এইটো সঁচা যে তেওঁলোকৰ কিবা এটা আশা আছে, আৰু এইটো সম্ভৱ নহয় যে মই তেওঁলোকৰ সকলো আশা পূৰণ কৰোঁ আৰু সন্তুষ্ট হৈ থাকোঁ। ঈশ্বৰে বিচাৰে যে তুমি মানুহক সহায় কৰা, তেওঁ বিচাৰে যে মানুহক সেৱা কৰা, কিন্তু আমি সেয়া পবিত্ৰ আত্মাৰ নিৰ্দেশ অনুসৰি কৰিব লাগে। আন মানুহৰ আশাবোৰক আমাৰ ওপৰত প্ৰভাৱ পেলাবলৈ দিব নালাগে। মই এগৰাকী মাক, মোৰ চাৰিটা সন্তান আছে, মই এগৰাকী ঘৈণীও, মোৰ দহটা নাতিপুতি আছে, মোৰ বহুত আশা আছে মানুহৰ পৰা। মই যেতিয়া সভাবোৰলৈ হতভম্ব হৈ পৰোঁ, গৈ পেলাই যে কিমান মানুহে মোৰ দ্বাৰা এইটো কৰোৱাব বিচাৰে, কিছুমান মানুহে মোৰ দ্বাৰা এইটো কৰোৱাব বিচাৰে আৰু ক'ত কি কৰে বিচাৰে, মনোযোগ দিয়ক যে মই এটা কথা শিকিছোঁ আৰু মোৰ মতে আমি ইয়াৰ পৰা ওপৰলৈ যাব লাগিব। কিন্তু সঁচাকৈ মানুহে না শুনাটো পচন্দ নকৰে। যদি তেওঁ কিবা বিচাৰে তেন্তে সম্পূৰ্ণ বিশ্বাস থাকে যে ঈশ্বৰে বিচাৰে যে তেওঁ সেয়া পাওক। এয়া মোৰ বাবে ঈশ্বৰে মোক কৈছে যে তুমি আহিব লাগে তোমাৰ ঘৰলৈ, আৰু ঈশ্বৰে মোক কৈছে যে তুমি মোৰ লগত ভোকত থাকিব লাগে। ঈশ্বৰ আৰু মই তোমাক সঁচা কথা কৈ দিছোঁ, মই বহু ভাগৰি পৰিলোঁ মানুহৰ ব্যৱহাৰৰ বাবে। ঈশ্বৰে মোক কৈছে ব্যস্ত বস্তুটো এটা এনেকুৱা বস্তু, বাক্যটো শুনি চোৱা যে যাদুৰ লাঠিৰ নিচিনা, আৰু ইমান হেঁচা দিয়ে যে সেইটো কৰাটো উচিত নহয়। গালাটিয়াৰ প্ৰতিপত্ৰ 1:10, মই বিচাৰোঁ যে তুমি চোৱা পলে কি কৈছিলে, এয়া মোৰ ভাল লাগে, মই মানুহক জানো নে পৰমেশ্বৰক, মই বিচাৰোঁ যে তুমি ইয়াৰ বিষয়ে ভাবা। এতিয়া মই মানুহক মানো নে ঈশ্বৰক, নাইবা মই আৰু মানুহক সন্তুষ্ট কৰিব বিচাৰোঁ নেকি? যদি মই এতিয়ালৈ মানুহক সন্তুষ্ট কৰি থাকিলোহেঁতেন মই যীশুৰ দাম বুজি নাপালোহেঁতেন। পলে আচলতে কৈছিল যে যদি মই মানুহবোৰ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থাকিলোহেঁতেন তেন্তে মই ঈশ্বৰক এতিয়ালৈকে সন্তুষ্ট কৰিব নোৱাৰিলোহেঁতেন, আৰু তেতিয়া মই প্ৰভু যীশুৰ এজন প্ৰেৰক নহ'লোহেঁতেন। এয়া ভাবি সঁচাকৈয়ে মোৰ খুব ভয় লাগে, সঁচাকৈ ভয় লাগে যে মোৰ মানুহবোৰৰ বাবে। এয়া ভাবি যে কিমান মানুহ বঞ্চিত হৈ থাকে নিজৰ নিয়তিৰ পৰা আৰু কেতিয়াও সন্তুষ্ট নহয়, কাৰণ যদি আপুনি এয়া নকৰে যে ঈশ্বৰে বিচাৰে, তেতিয়া আপোনাৰ সদায় অনুভৱ হ'ব যেন কিবা এটা বস্তুৰ অভাৱ হৈছে। যেতিয়া ঈশ্বৰে মোক সেৱাৰ বাবে মাতিলে, তেতিয়া মোৰ ওপৰত আটাইতকৈ ডাঙৰ ছয়তানি প্ৰভাৱ পৰিলে এনেকুৱা মানুহৰ দ্বাৰা যিবোৰ মহান আছিলে। বহুবাৰ মই মানুহক সন্তুষ্ট কৰাৰ বিষয়ে শিকাওঁ, মই অতীতলৈ উভতি গৈ ইয়াৰ বিষয়ে ভাবোঁ। মোৰ মনত আছে সেই সময়ত মোৰ জীৱনত ইয়াৰ বিষয়ে কিমান বেমেজালি আছিলে যে মই মোৰ অন্তৰৰ কথা শুনিবলগীয়া আছিলে। লাগিলে মই মোৰ মনত যিয়ে অনুভৱ কৰিছিলোঁ সেয়া পাগলামি আছিল। মহিলাবোৰে এয়া নকৰে, হয়তো দুই এগৰাকী থাকিব পাৰে, কিন্তু মোৰ চিনাকিৰ ভিতৰত কোনো নাছিলে। হয়তো বহুতো থাকিব পাৰে, কিন্তু এনেদৰে মই ভাবিছিলোঁ যে বাইবেল শিকাওঁ। মই সেয়া কৰিবলৈ নাজানিছিলোঁ, কিন্তু ঈশ্বৰে মোৰ জীৱনটো বৰ গভীৰভাৱে স্পৰ্শ কৰিছিলে, আৰু মোৰ প্ৰবল ইচ্ছা আছিল যে মানুহক বচন শিকাওঁ। মই যেন আগৰ পৰাই জানিছিলোঁ যে মই মানুহক শিকাবলৈ বিচাৰোঁ বা যেনেকৈ সেয়া প্ৰাপ্য কৰিব লাগে যি তেওঁলোকে দিবৰ বাবে যীশুৱে মৰিছিল। যেতিয়া মই গম পালোঁ কেনেকৈ ধৰ্মই মোৰ পৰা কাঢ়ি লৈ গৈছিল, ঈশ্বৰৰ সংগ আৰু মই বহুবাৰলৈ বান্ধ খাই আছিলোঁ সেই নিয়ম আৰু আইনৰ মাজত, আৰু মই সকলো নিয়ম পূৰা কৰিবলৈ চেষ্টা কৰিছিলোঁ, সকলো ধাৰ্মিক কাম কৰিছিলোঁ। ময়ো ইয়াৰ বাবে সিমানেই দুখী আছিলোঁ যিমান আনবোৰ হৈছিল। মই কেৱল সেয়াই কৰিছিলোঁ যি সকলোৱে কৰিছিলে। আমি নিজৰ অন্তৰৰ ফালে বেছিকৈ মনোযোগ দিব লাগে আৰু আমি এইফালে বেছিকৈ মনোযোগ দিব লাগে আচলতে যে ই মোৰ বাবে কাম কৰি আছেনে নাই, আৰু মই বাৰু এয়া প্ৰাপ্ত কৰি আছোনে নাই। বাইবেল অনুসৰি যি মই প্ৰাপ্ত কৰিব লাগে সেই বস্তুটো মই সম্পৰ্কিত হৈ আছোনে নাই। আৰু 1970ৰ দশকত মই ঈশ্বৰৰ সন্মুখত সঁচাকৈ কন্দা আৰম্ভ কৰিছিলোঁ। তেওঁ মোৰ জীৱনটো স্পৰ্শ কৰিলে। ইয়াৰে কিছু সময় পাছত মোৰ শুভ সংগাত প্ৰচাৰবোৰে প্ৰবল ইচ্ছা কৰি আগবাঢ়িলে আৰু মই সংক্ষেপতে কওঁ যে মই মোৰ বেছিভাগ বন্ধু হেৰুৱাইছিলোঁ। মোৰ পৰিয়ালৰ বেছিভাগ সদস্যই মোৰ বিৰোধী হৈছিলে আৰু আমাৰ গীৰ্জা এৰিবলৈ কৈছিলে, মোৰ নাম বৰখাস্ত কৰি দিয়া হৈছিলে। সঁচা কথা কওঁ যে মোৰ ভাল নালাগে মঞ্চত যে পৃথিৱীত মই নৰকৰ যাতনা ভুগি আছিলোঁ আৰু মই একো কৰিব পৰা নাছিলোঁ। মই কেৱল এয়াই কৰিব চেষ্টা কৰি আছিলোঁ। মই কেৱল সেয়াই কৰিবলৈ চেষ্টা কৰিছিলোঁ যি মই অনুভৱ কৰিছিলোঁ যে ঈশ্বৰে মোক কৰিব কৈছিলে। মোৰ অন্তৰত ইয়াৰ বাহিৰে অন্য একো নাছিলে। মোৰ বিশ্বাস আছিল যে ঈশ্বৰে মোৰ দ্বাৰা এয়া কৰোৱাব বিচাৰে। মই নাজানো যে কোন সময়ত আমি ভাবোঁ যে ছয়তানে কিমান ব্যৱহাৰ হয় ওপৰুৱা কথাত। স্বীকৃতি নোপোৱাৰ বাবে কোনোবাই একেবাৰে ভাঙি যোৱাৰ ভয় আৰু নাম বেয়া হোৱাত আমি সম্পূৰ্ণ কৰি ৰাখিবলৈ আমাৰ বাবে ঈশ্বৰৰ যোজনাৰ পৰা। আৰু মই বিশ্বাস কৰোঁ যে এনে বহুতো মানুহ আছে যাৰ প্ৰবল ইচ্ছা শক্তি আছে আৰু যি কাৰোৱে কবলত নাথাকে আৰু আপোনাক ছয়তানৰ কবলত ৰাখিবলৈ ভাল পায়। কাৰণ ইমান ভাল প্ৰতিক্ৰিয়াৰ বাবে ধন্যবাদ। কিমানে নিজৰ আত্মাত অনুভৱ কৰিছে যে এই বাৰ্তাটো তেওঁৰ বাবে ভাল হ'ব পাৰে। যেতিয়া আমি ডেকা হৈ থাকোঁ, হয়তো কিশোৰ বা 20 বছৰীয়া হৈ থাকোঁ, কাৰণ আমাৰ পৰা বহু মানুহে কিবা নহয় কিবা আশা কৰি থাকে। আচলতে এইটো বৰ আমোদজনক কথা যেতিয়া আমি ডেকা হৈ থাকোঁ, কিশোৰ বা 20 বছৰীয়া হৈ থাকোঁ, কাৰণ আমাৰ পৰা বহু মানুহে কিবা নহয় কিবা আশা কৰি থাকে। মানুহে আশা কৰে যে আমি তেওঁলোকক কওঁতে আমাৰ বাকী জীৱনত কি কৰিম, আৰু সেই সময়ত আমি ইয়াক বুজিবলৈ চেষ্টা কৰি থাকোঁ যে বিচনাৰ পৰা কেনেকৈ বাহিৰ ওলাই যাওঁ। কিন্তু মই সঁচাকৈ বিশ্বাস কৰোঁ যে আমি যিমানেই ডাঙৰ হৈ গ'লোঁ সিমানে মানুহৰ লগত জড়িত হৈ পৰোঁ, আমাৰ চা চিনাকি বাঢ়ি যায়, পৰিয়াল আৰু সম্বন্ধ বাঢ়ে, পৰিস্থিতিও সিমানে কঠিন হৈ পৰে। কাৰণ আমাৰ জীৱনৰ সৈতে সম্পৰ্কত থকা প্ৰত্যেকজন ব্যক্তিৰ এটা আশা থাকে, এনে এটা বস্তুৰ প্ৰতি যিটো তেওঁ আমাৰ পৰা বিচাৰে, গোটেই জীৱন বিচাৰি থাকে। আমি আমাৰ আকাংক্ষাবোৰৰ সৈতে মানুহৰ ওপৰত হেঁচা দিয়া বন্ধ কৰি দিব লাগে আৰু আমি নিৰাশ হোৱাৰ মহত্বপূৰ্ণ কাৰণ এইটোও হয় যে আমি মানুহৰ পৰা এনে আশা কৰোঁ যিবোৰ অসম্ভৱ হয়। আৰু আপুনি যেতিয়া কাৰোবাৰ পৰা কিবা আশা কৰে তেতিয়া আপুনি মনত ৰাখিব লাগে যে অকল আপুনিয়েই নহয় যি তেওঁৰ পৰা কিবা এটা আশা কৰে। মানুহে মোক এনে কাম কৰিবলৈ ক'ব বেয়া পায় যদি মই নভবাকৈ কৰি দিওঁ, তেন্তে এনে লাখ লাখ মানুহ উলিয়াব যিয়ে মোৰ দ্বাৰা তেনে কাম কৰাৰ বাবে আশা কৰিব। চাওক, ঈশ্বৰে মোক কৈছে কিন্তু ক্ষমা কৰিব, কিন্তু তেওঁ মোক নিজকে মাৰিবলৈ কোৱা নাই আৰু মই সেয়া কেতিয়াও নকৰোঁ। মই বহু বেছি দেৰিলৈকে চেষ্টা কৰিছোঁ কিন্তু এয়া কৰাটো সিদ্ধান্ত লৈ পেলাইছোঁ। মোৰ জীৱনৰ এই স্থিতিত মই মাৰ্গদৰ্শন কৰিবলৈ ওলাইছোঁ ঈশ্বৰৰ পৰা আৰু মই গম পাওঁ যদি মই ঈশ্বৰৰ মাৰ্গদৰ্শন কৰি আছোঁ আৰু ধ্যান দিয়া। আৰু যদি তুমি মাৰ্গদৰ্শন লৈ আছা ঈশ্বৰৰ পৰা, জানানে তোমাৰ তাত কি থাকিব? তোমাৰ তাত শান্তি থাকিব, আনন্দ আৰু ধৰ্ম থাকিব, আৰু তুমি ভাল ফল পাবা আৰু তুমি সকলো সময়তে হতাশ অনুভৱ নকৰিবা, কাৰণ ঈশ্বৰে আমাক উৎসাহিত নকৰে এটা উদাস জীৱন নকটাবলৈ। আৰু যেতিয়া আমি সিদ্ধান্ত লওঁ যিবোৰে আন মানুহক প্ৰভাৱিত কৰে, যেনেকৈ বহুত মানুহে সিদ্ধান্ত লয়, তোমাৰ বহুবাৰ এনে অনুভৱ হয় যেন তুমি যাদুহে আৰম্ভ কৰিলা, আৰু যদি তুমি কোনো কমিটিৰ সদস্য হোৱা আৰু ঈশ্বৰে তোমাক অনুভৱ কৰায় যে তুমি কামটো কৰিব পাৰা, যদি কমিটিৰ অন্য এজন সদস্যই তোমাৰ ঠাই ল'বলৈ ইচ্ছা নকৰে, তেনেহ'লে তেওঁলোকে তোমাৰ এই সিদ্ধান্ত পচন্দ নকৰে। আৰু যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই তেতিয়া এয়া সেৱাই কৰিব পাৰিম, মোৰ এই সিদ্ধান্ত তেতিয়া বহু মানুহৰ বাবে ভাল লগা নাছিলে আৰু তেওঁলোকৰ অনুভৱ হ'ল যে তেওঁলোক অপমানিত হ'ল আৰু এনেকুৱা বলিয়া মহিলাৰ লগত সম্বন্ধ ৰখাৰ বাবে যি ভাবে যে তেওঁ গোটেই পৃথিৱীত শুভসংবাদ বিলাব। কাৰণ কিয়, এইটো সঁচা কথা যে চোৱা, বহুত মানুহৰে সেইবোৰ সিদ্ধান্ত ভাল নালাগে যিবোৰ আমি কৰোঁ। কাৰণ যদি তেওঁ আমাৰ লগত অলপো সম্বন্ধ ৰাখে, তেন্তে হয়তো আমাৰ সিদ্ধান্তৰ বাবে তেওঁৰ অলপ অসুবিধা হ'ব পাৰে। আমাৰ মাজত কোনোৱে পচন্দ নকৰে অলপমান অসুবিধা হোৱাটো। ভাবা, কিয় বহুবাৰ তুমি যেতিয়া যীশুৰ লগত গভীৰভাৱে আগবঢ়াৰ সিদ্ধান্ত লোৱা, তেতিয়া তোমাৰ পৰিয়ালৰ সদস্য বা বন্ধুসকলে তুমি তোমাৰ অন্তৰত উত্তৰ দিব লাগে, নহ'লে তুমি কেতিয়াও সঁচাকৈ সুখী হ'ব নোৱাৰা। মই এইটো আকৌ ভাবিব বিচাৰোঁ, তুমি নিজৰ অন্তৰত উত্তৰ দিব লাগিব, নহ'লে তুমি কেতিয়াও সুখী হ'ব নোৱাৰা। তুমি আকৌ এবাৰ কোৱা যে তুমি নিজৰ অন্তৰত উত্তৰ দিব লাগে, নহ'লে তুমি কেতিয়াও সুখী হ'ব আচলতে নোৱাৰা। এইটো আচৰিত কথা যে আমি চেষ্টা কৰোঁ মানুহৰ পৰা কাঢ়ি ল'বলৈ যিটো তেওঁ পচন্দ কৰে, মাত্ৰ এইবাবেই যে আমি সেইটোও পচন্দ নকৰোঁ। মোৰ মানুহজনৰ আগৰ পৰাই খেলা ধূলাৰ প্ৰতি ৰাপ আছিলে। মোৰ লালন পালন এনে এখন ঘৰত হৈছিলে য'ত খেলা ধূলা বা ফূৰ্তি কৰাটো একেবাৰে অনুমতি নাছিলে। মোৰ দেউতাই কোনো ধৰণৰ খেল পচন্দ কৰা নাছিলে, সেয়ে আমি হয়তো কেতিয়াও খেল চোৱা নাছিলোঁ। তেওঁক মই ভাল পোৱা নাছিলোঁ আৰু সেইকাৰণে তেওঁক মই পচন্দ কৰা নাছিলোঁ। মই বিচৰা নাছিলোঁ যে দেৱে সেয়া পচন্দ কৰক। বৰ বেয়া হয় যেতিয়া আমি বুদ্ধিৰে আন মানুহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব চেষ্টা কৰোঁ যে তেওঁ সেয়াই কৰক যি আমি বিচাৰোঁ। এয়া ঈশ্বৰৰ ইচ্ছা নহয়। আমি সকলোৱে বেলেগ, আমি সকলোৱে বেলেগ বেলেগ বস্তু পচন্দ কৰোঁ আৰু সফল বিবাহৰ বাবে উত্তম উপায় হ'ল সেই মানুহজনৰ বেলেগ কথাবোৰক স্বীকাৰ কৰা। অ, আজি আমাৰ খুব ভাল লাগিছে। মানি লৈছোঁ যে বাইবেলত লিখা আছে বহুতৰে পৰামৰ্শ ল'বলৈ সুৰক্ষিত হয়, কিন্তু অৱশেষত তুমি নিজৰ সিদ্ধান্ত নিজেই ল'বলগীয়া হয়। মই নকওঁ এইটোত কিবা ভুল আছে বুলি। যদি আমি সিদ্ধান্ত লোৱা কঠিন যেন লাগিছে বা সঁচাকৈ আমি কিবা গভীৰ সিদ্ধান্ত ল'ব ওলাইছোঁ আৰু আমি সেয়া নিশ্চিত কৰিব বিচাৰোঁ, এয়া আমি সঠিক কৰিছোঁ। মই নাভাবোঁ এইটো কৰাত কিবা আপত্তি থাকিব পাৰে। মই তোমালোকক ক'ব পাৰোঁ যে আৰু তোমালোকৰ মতামত জানিব পাৰেনে, কিন্তু মনত ৰাখা, যদি তুমি দহজন মানুহক সোধা তেন্তে দহটা পৰামৰ্শ পাবা। আৰু বহুবাৰ আমি মানুহক সুধিও যে তেওঁৰ অনুসৰি আমি কি কৰিব লাগে, কিন্তু আচলতে আমি তেওঁক সোধোঁ যিয়ে নিজেও নাজানে যে তেওঁ নিজে কি কৰি আছে। যদি তুমি কাৰোবাক কিবা সুধিবলগীয়া থাকে তেন্তে এনে এজন মানুহক সোধা যাৰ সন্মান কৰা আৰু সম্পূৰ্ণৰূপে ভবা চিন্তাৰ পাছত মই তেওঁৰ জীৱনটোত সন্মান কৰোঁনে নাই এই কথাটো ভাবি ল'ব লাগে। মই তেওঁৰ জীৱনত ভাল ফল দেখি আছোনে নাই, মই সঁচাকৈ মানি লৈছোঁ নে যে সেইজন মেজন ব্যক্তি যাৰ কথা শুনিবলৈ মই সাজু। কিন্তু প্ৰায় আমাৰ শংকা হয় আৰু আচলতে আমি কিছুমান মানুহক বাছি লওঁ যি আমাৰ মাজত মত মিলাই থাকে, আৰু সেইকাৰণে আমি সুধোঁ তোমাৰ সিদ্ধান্ত কি, তুমি কি বুলি ভাবা, তুমি কি পৰামৰ্শ দিবা, তুমি কি কৰিবলৈ ল'বা। তাৰপাছত হঠাৎ আমাৰ বেমেজালি লাগে আৰু পিছলৈ আমি সেয়া নকৰোঁ যি আমি আৰম্ভণিত কৰিব বিচাৰিছিলোঁ। সেইকাৰণে যদি তুমি পৰামৰ্শ ল'ব বিচাৰা, তেন্তে নিশ্চিত কৰা যে তেওঁৰ পৰাই পৰামৰ্শ ল'বা যাৰ পৰা তুমি সঁচাকৈ পৰামৰ্শ ল'ব বিচাৰা। কিন্তু তথাপিও যদি তুমি বৰ প্ৰবলভাৱে নিজৰ অন্তৰত অনুভৱ কৰা আৰু তুমি তাৰ বাবে প্ৰাৰ্থনা কৰা, ইয়াত এনে কোনোবা কথা নাই যিটো বাইবেলৰ বিৰুদ্ধে গৈছে। আচলতে তুমি এইটোৱে কৰিবা যিটো তোমাৰ অন্তৰে কয়, কিন্তু পিছত সদায় এইটো এটা শংকা থাকে, ধৰি লোৱা মই ভুল কৰি আছোঁ, যদি এনেও পিছত তুমি ভুল হ'বা। আমি বহুত বেছিকৈ ভয় খাওঁ যদি আমি ভুল কৰোঁ। বহু সময়ত আমি ভুল কৰাৰ বাবে ইমান ভয় খাওঁ যে নিজৰ অন্তৰৰো নুশুনো যেতিয়ালৈ আন 25 মানুহৰ পৰামৰ্শ নাপাওঁ যে মই এই কামটো কৰিব লাগে। ইয়াৰ বৰকৈ সম্ভাৱনা থাকে যে তেওঁলোকে তোমাক না ক'ব, বিশেষভাৱে যদি তেওঁলোকৰ কোনো লাভ নাথাকে। মই কাৰো অন্তৰ দুখ দিব নিবিচাৰোঁ, কিন্তু এইটো সম্পূৰ্ণৰূপে সঁচা, মিছা নহয়। সঁচা দিহা, সঁচা পৰামৰ্শ, আচল দিহা আৰু ভাল দিহাই আমাক ঈশ্বৰৰ ফাললৈ মাৰ্গদৰ্শন দিয়ে। যদি তুমি মোৰ ওচৰলৈ আহি সোধা যে তুমি কোনো ক্ষেত্ৰত কি কৰিব লাগে, যেতিয়ালৈ মোৰ ওচৰত কোনো বচন নাথাকে তোমাক স্পষ্ট কৰিবলৈ, মই তোমাক এয়া ক'ম যে ঈশ্বৰৰ ওচৰলৈ গৈ শুনা, কাৰণ মানুহে সেয়াই কৰিবলৈ শিকিব লাগে। মই পুনৰবাৰ ক'ম, নতুন নিয়মৰ আটাইতকৈ ভাল কথা এটা হ'ল যে প্ৰতিজন মানুহে প্ৰাপ্ত কৰিব পাৰে ব্যক্তিগত মাৰ্গদৰ্শন পবিত্ৰ আত্মাৰ পৰা। তোমাৰ অভিষেক হয় যি আছে সেয়া উপস্থিত আছে তোমাৰ জীৱনত পবিত্ৰ আত্মাৰ, যিয়ে তোমাক কৈ দিয়ে তুমি কিবা ভুল বা শুদ্ধ হ'লে, আৰু ই তোমাৰ জীৱনত সদায় উপস্থিত থাকে, আৰু তোমাৰ বা তোমাৰ পৰিয়ালৰ বাবে। আমিন। আৰু তোমাৰ দৰকাৰ নপৰে ঘূৰি ফুৰি প্ৰতিজনকে সেই বিষয়ে বৰকৈ কৈফিয়ত দিয়াৰ, যাৰ বাবে তুমি অপৰাধী অনুভৱ কৰা। মই নাভাবোঁ যে শংকা দূৰ কৰিবলৈ অকণমান বুজি লোৱা একো বেয়া নহয়, কিন্তু তুমি হয়তো নাজানা যে তুমি কিয় অনুভৱ কৰা যে তুমি কৈফিয়ত দিব লাগে। তুমি কেৱল এয়া জানিব লাগে যে তুমি আচলতে নিজৰ ভিতৰত একেবাৰে অনুভৱ কৰা। তোমাৰ দ্বাৰা সেইটো কৰাই আশা আছে আৰু মানুহৰ বাবে সেয়াই যথেষ্ট হ'ব লাগে। চোৱা, মই এনে স্থিতিলৈ আহি পৰিছোঁ য'ত মই আন কাৰো ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰোঁ। মই আনি বিচাৰোঁ, মোৰ নিজৰো বহুত কাম আছে যিবোৰ দায়িত্ব মোৰ ওপৰত আছে, আৰু মই তোমাৰ কাম কৰা দৰকাৰ নাই, কিন্তু মই মোৰ জীৱনত বহু বছৰলৈ এয়াই কৰি আছিলোঁ। আৰু বহুত মানুহৰ ভাল লাগে যেতিয়া কোনোৱে তেওঁক সোধে তেওঁ কি কৰিব লাগে, আৰু নিজৰ সমস্ত সময় তেওঁক এয়াকৈ পাৰ কৰে যে তেওঁ কি কৰিব লাগে। মোক এইবোৰ দায়িত্ব নালাগে, মই তোমাক এয়া ক'ম যে তোমালোকে ঈশ্বৰৰ পৰা শুনিব লাগে আৰু নিজৰ ওপৰত বিশ্বাস কৰা। তুমি কি কৰা ইচ্ছা অনুভৱ কৰা, তুমি অনুভৱ কৰি আছা ঈশ্বৰৰ ফালৰ পৰা, বাইবেলত লিখা আছে শান্তিৰ মাৰ্গদৰ্শন লোৱা, বেলেগৰ বিৰুদ্ধে বচন নিদিবা, সেয়া নকৰিবা যিটো মূৰ্খামি। বাইবেলে আমাক এয়া নিশিকায় যে আমি কিনিব লাগে বা কি কিনিব লাগে, বৰঞ্চ ই আমাক শিকায় যে আমি ঋণ ল'ব নালাগে। সেইকাৰণে আমি এনে বস্তু কিনিব নালাগে যাৰ মূল্য আমি পৰিশোধ কৰিব নোৱাৰোঁ। মই সিদ্ধান্ত লৈছোঁ যে আজি মই আনন্দ কৰিম। মোৰ কথা মনত ৰাখিবা, যদি এই সময়ত তোমালোকে বাৰ্তাৰ প্ৰয়োজন নাই, তেন্তে সেই সময় আহিব যেতিয়া তোমাৰ প্ৰয়োজন হ'ব। আৰু যীশুৰ শান্তি, যিয়ে তোমাৰ জীৱনটোক শান্ত কৰে, তোমাৰ হৃদয়ত স্থাপিত কৰে আৰু তোমাৰ অন্তৰত নিৰন্তৰ দৰে ব্যৱহাৰ কৰে। এতিয়া যদি তুমি ক্ৰিকেট খেলা ভাল পোৱা, তেন্তে তুমি বুজি পাবা আম্পায়াৰ কোন হয়। যদি তেওঁ কয় কোনো জয়ী হৈছে, তেন্তে সি জয়ী, আৰু যদি কয় যে হাৰিছে, তেন্তে হাৰে। আৰু যীশুৰ শান্তিৰ চূড়ান্ত সিদ্ধান্ত আৰু নিশ্চিত উত্তৰ দিবলৈ এয়া প্ৰতিটো প্ৰশ্ন যিটো তোমাৰ মনলৈ আহে আৰু সেই শান্ত অৱস্থাত থাকে, যাৰ বাবে তোমাৰ এক দেহা কৰি মতাত্ব হৈছে, তোমাৰ হৃদয়ত ৰাজত্ব কৰে আৰু তুমি ধন্যবাদী হৈ থাকা আৰু ঈশ্বৰৰ প্ৰশংসা কৰা। শান্তিৰ মাৰ্গদৰ্শন কৰা তুমি শুনিব পাৰিবা ঈশ্বৰৰ পৰা। তুমি মোক কোৱা শুনা পাবা বহুতো, বহু বহুবাৰ আজি, কাৰণ মই ইয়াৰ বাবে ক'ম। বহু মানুহে বিশ্বাস নকৰে যে তেওঁ সঁচাকৈ শুনিব পাৰে। তেওঁলোকে ইয়াৰ বাবে অপেক্ষা কৰে, ইয়াৰ বিষয়ে ভাবে, তেওঁলোকে শুনিব বিচাৰে, পিছে তেওঁলোকৰ শংকা হয় যে তেওঁলোকে নুশুনে। কেতিয়াবা নহয় কেতিয়াবা তুমি এই বিষয়ে ঈশ্বৰত বিশ্বাস কৰিবা আৰু কৰিব লাগিব, আৰু এনেকৈ ক'বা যে ঈশ্বৰ, মই তোমাৰ পৰা শুনিব বিচাৰোঁ, মই এনে কাম কৰিব নিবিচাৰোঁ যিটো তুমি নিবিচাৰা, আৰু সেইকাৰণে মই বিশ্বাস কৰিম যে তুমি মোৰ লগত কথা পাতিবা, আৰু বিশ্বাস কৰিবলৈ লৈও নিজৰ ওপৰত তোমাৰ সৈতে, আৰু বিশ্বাস কৰিম যে মই তোমাৰ পৰা শুনিব পাৰোঁ আৰু মই তোমাৰ পৰা শুনি আছোঁ। আমিন। তোমালোকৰ ভিতৰত এতিয়া বহুতৰে শক্তিশালী ঈশ্বৰীয় ইচ্ছা আছে তুমি ইয়াৰ পাছত যাবলৈ ভয় কৰা, তোমাৰ হয়তো চেষ্টাও আছে। তোমাক হয়তো দুই এজন লোকে অস্বীকাৰ কৰিছে বা আচৰিত দৃষ্টিৰে চাইছে, সেইকাৰণে তুমি দুখী আৰু অসন্তুষ্ট হ'বই থাকা, মাত্ৰ এইকাৰণে যে তুমি সকলোকে শান্ত আৰু প্ৰসন্ন কৰি ৰাখিব বিচাৰা। যোহানৰ প্ৰতিপত্ৰ 2:27, আৰু তোমাৰ সেই অভিষেক আৰু সেয়া হয় তুমি আৰু সেয়া তুমিয়ে হয়। সেয়া কি হয়? সেয়া ঈশ্বৰৰ উপস্থিতি হয়। সেই অভিষেক পবিত্ৰ কাম যেনেকৈ সৈতে লিপ্ত হোৱা, মোৰ লগত অভিষেক শব্দটো পচন্দ হয়, পবিত্ৰ আত্মাৰ শক্তিৰ শব্দ। চোৱা, ঈশ্বৰে তেলৰ সৈতে মোৰ অভিষেক কৰাইছে এয়া কৰিবলৈ। মইতো এই সেৱিকাও 42 বছৰ বয়স হোৱালৈকে আৰাম কৰা নাছিলোঁ। কিমান অদ্ভুত হয় যেতিয়া ঈশ্বৰে তোমাৰ দ্বাৰা কৰাব পাৰে যদি তুমি সেই সমস্যাবোৰৰ সন্মুখীন হোৱা যিবোৰ তোমাৰ বিৰুদ্ধে আহিব আৰু এয়া ক'ব যদি ঈশ্বৰে কৈছে মই কৰিব পাৰিম তেন্তে মই কৰিব পাৰিম। মোৰ এটা কথা মনত ৰাখিবা, যদি ঈশ্বৰে তোমাক এনে কিবা কয় যিটোৰ সঠিক ধাৰণা তোমাৰ নাই তেতিয়া নাম বেয়া হোৱাৰ বাবে তুমি যদি সাজু থাকিব লাগে পিছলৈ গৈ চেষ্টা কৰিবৰ বাবে, কাৰণ তেতিয়া তুমি তোমাৰ সীমাৰ মাজত থাকা সেয়া কৰা যিবোৰ সকলোৱে কৰে। আমি স্বীকৃতি আৰু মানুহৰ প্ৰশংসা পাওঁ, কিন্তু যেতিয়া তুমি নতুন কাম এটা কৰা আৰু পথৰ পৰা আঁতৰি অহা তেতিয়া মানুহেতো বেয়া পায়। তোমাৰ ওপৰত অভিষেক আছে, তোমাৰ ওপৰত তেলৰ অভিষেক আছে, তোমাৰ জীৱনৰ ওপৰত পবিত্ৰ আত্মাৰ প্ৰভাৱ কিবা এটা আছে আৰু তেওঁ তোমাক উৎসাহিত কৰিব আৰু তোমাক শক্তি দিব, ইচ্ছা দিব ঈশ্বৰে তোমাক কিবা এটা কৰিবলৈ কিদৰে মাতে। মই মাত্ৰ ইমানখিনি ক'ব পাৰোঁ যে যেতিয়াৰ পৰা ঈশ্বৰে মোক মাতিছে মোৰ ভিতৰত প্ৰবল ভাৱনা হৈছে এয়া কৰিবলৈ, সেইদিনৰ পৰা আজিলৈকে মাত্ৰ এটা ইচ্ছা, প্ৰবল মাত্ৰ এটা ইচ্ছা। তোমালোকৰ ভিতৰত বহুতবাৰ হয়তো এইটো আহিব পাৰে, মই নাজানো, হয়তো তোমালোকৰ মাজৰ মানুহক সহায় কৰাৰ প্ৰবল ইচ্ছা আছে, তুমি মানুহক সহায় কৰিবলৈ সেৱা কৰি প্ৰতিভা পাইছা, ঈশ্বৰে তোমাক মানুহক সহায় কৰিবলৈ মাতি আছা। আমি বেলেগ বেলেগ ধৰণৰ প্ৰতিভা পাওঁ, হয়তো তোমাৰ প্ৰবল ইচ্ছা আছে, বহুত প্ৰবল ইচ্ছা আছে নিজৰ ব্যৱসায় কৰিবলৈ, তেতিয়া নিজৰ গোটেই জীৱন আনৰ সেৱা কৰিবলৈ পাৰ নকৰি আগবাঢ়ি সেইটোকে কৰা। কিন্তু যদি সফল নহয় তেতিয়া কোনো কথা নাই, তেতিয়া দ্বিতীয়বাৰ চাকৰি কৰা। মই সঁচাকৈ বিশ্বাস কৰোঁ যে এইটো সঁচাকৈ উপযুক্ত হয় যে আমি পিছলৈ গৈ জানি লওঁ ইয়াৰ সলনি যে গোটেই জীৱন আমি ভয় খাই লুকাই থাকোঁ আৰু সদায় ভাবি থাকোঁ। মোৰ হিচাপ মতে এই উপযুক্ত যে পিছলৈ গৈ আমি জানি লওঁ ইয়াৰ সলনি যে গোটেই জীৱন আমি ভয় খাই লুকাই থাকোঁ, আমি ভুল কৰিবলৈ বৰ ভয় খাওঁ। যদি তুমি কিবা ভুল কৰিও পেলোৱা তেন্তে তেতিয়া কোনো পাহাৰ খাই নপৰে, তেওঁৰ অভিষেক আমাৰ ওপৰত থাকে। মই বিচাৰোঁ আজি ইয়াৰ পৰা যোৱাৰ সময়ত তুমি শক্তিশালী অনুভৱ কৰা, মই বিচাৰোঁ তুমি বুকু ফিন্দাই মূৰ তুলি কোৱা ঈশ্বৰ মোৰ ওচৰত স্থিত হৈ আছে, মই তেওঁৰ সন্তান, মোৰ অভিষেক হৈছে, মই তেওঁৰ পৰা শুনিব পাৰোঁ, পবিত্ৰ আত্মাৰ মাৰ্গদৰ্শন হ'ব পাৰোঁ আৰু ভয় সংকোচ আঁতৰাই দিয়া। কিন্তু এইটো নুসুধিবা যে কোৱাচোন তোমাৰ মতে মই কি কৰিব লাগে, মই নাজানো, কিন্তু তোমাৰ মতে কি? যদি মই এইটো কৰোঁ তুমি বাৰু ভাবা নাই যে সকলোৱে এইটো ভাবিব যে মই কিবা অদ্ভুত কৰিছোঁ? হয়তো বহুতো মানুহে ভাবিব পাৰে যে মই অদ্ভুত কিবা এটা কৰিছোঁ, কিন্তু তাতকৈ বেছি মানুহে মোক ভাল পায় তুমি ইয়াৰ পৰা উদ্ধত যাব লাগিব যে কোনোৱে তোমাক অদ্ভুত বুলি ভাবে। বহুবাৰ সিহঁতে ভাবে মই অদ্ভুত, কিন্তু ঈশ্বৰে সিহঁতক কৰিয়ে পেলোৱাই যে সেই ব্যক্তিজনৰ দৰে যাৰ কথা মই তোমালোকক কৈছিলোঁ, মাদক দ্ৰব্যৰ অভ্যাস আছিলে। হঠাৎ তেওঁ আধা ৰাতি মোৰ অনুষ্ঠান দেখিলে, তেওঁৰ মোৰ ওপৰত হাঁহি উঠিলে আৰু তেওঁ ভাবিলে এগৰাকী কোন, নিজকে কি বুলি ভাবে, আন এজন ব্যক্তিয়ে আমাক সাক্ষী দি আছিলে, সেয়া আমি টিভিত দেখুৱাইছিলোঁ আৰু হয়তো দ্বিতীয়বাৰ দেখুৱাম, এগৰাকী বঢ়িয়া ইহুদী মানুহ যে সঁচাকৈ যীশুৰ ওপৰত বিশ্বাস কৰা নাছিল। তেওঁ এদিন বেটল ফিল্ড অফ দ্য মাইণ্ডখন দেখিলে আৰু মোৰ ওচৰলৈ আহি পেলাই ক'লে, সেইখন অলপমান পঢ়িলে, কিন্তু এদিন তেওঁ সেইখন লৈ আহিলে আৰু পঢ়ি ল'লে আৰু এখন নতুন বাইবেল কিনিলে। মই দাবী কৰি কওঁ যে কোনোবাই তেওঁলোকৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিছিলে, মই বিশ্বাস নকৰোঁ যে আমি ইয়াত বুজি পাওঁ যে ঈশ্বৰ আমাৰ জীৱনত কেনেদৰে কামবোৰ কৰে। মই এইটো সঁচাকৈ দাবী কৰি ক'ব পাৰোঁ যে কোনোবাই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছিলে, মই বিশ্বাস নকৰোঁ যে আমি ইয়াত বুজি পাওঁ যে ঈশ্বৰে আমাৰ জীৱনত কেনেদৰে কাম কৰে। বহু সময়ত যেতিয়া আমি ভাবোঁ এয়া কোনো দুৰ্ঘটনা নাছিল যে তেওঁ মেজৰ ওপৰত পৰি গ'ল আৰু যেতিয়া তেওঁ উঠিলে তেতিয়া কিতাপখন তেওঁৰ হাতত আছিলে, এয়া সঁচাকৈ এটা বৰ বঢ়িয়া কাহিনী। মোৰ হাতৰ গোটেই কাহিনীটো ক'বলৈ সময় নাই, কিন্তু অৱশেষত দুয়ো উদ্ধাৰ হৈ গ'ল, তেওঁলোকে নিজৰ বহু সম্বন্ধীয় লোককো ঈশ্বৰৰ ফাললৈ মাৰ্গদৰ্শন কৰাব লৈছিলে আৰু তাৰে ভিতৰত এগৰাকী তেওঁৰ 70 বছৰীয়া মাকো আছিলে আৰু তেওঁ একেফালে শুনা নাছিলে, ধ্যান দিয়া নাছিলে আৰু অৱশেষত তাত কাম কৰা কিছুমানে আৰম্ভ কৰিলে, তেওঁক ৰাতি ৰাতি বাইবল পঢ়ি শুনাইছিলে, তেওঁ নিজৰ পুতেকৰ কথা শুনা নাছিলে, সেয়ে তেওঁ প্ৰাৰ্থনা কৰিছিলে ঈশ্বৰে কোনো সহায়কারীক পঠিয়াই দিবলৈ তেওঁ বাইবেল পঢ়া আৰম্ভ কৰিলে। আমাৰ মুক্তিদাতা সকলো সময়তে তাত আছিলে, কেৱল আমি ইয়া জনা নাছিলোঁ। আমি এতিয়া টিভিত সম্প্ৰচাৰিত কৰি আছোঁ, সেয়া গোটেই পৃথিৱীতে প্ৰচাৰিত হয়। ভাবা আন কিমান মানুহ আচলতে হৈ আহে তেনেকৈ। ঈশ্বৰৰ এটা যোজনা আছে আৰু তুমি যোজনাৰ এটা অংশ, তুমি নিজকে ইয়াৰ অংশ কৰিব লাগিব।